ইয়োব বাইশ অধ্যায় ইলিফজৰ তৃতীয় বক্তৃতা। তেতিয়া তৈমনীয়া ইলিফজে পুনৰাই উত্তৰ কৰি ক'লে, মানুহ জানো ঈশ্বৰৰ উপকাৰী হ'ব পাৰে, বাস্তৱিক জ্ঞানী মানুহ নিজৰেইহে উপকাৰী হয়। তুমি ধাৰ্মিক হ'লে সৰ্বশক্তিমান জনাৰ কিবা হিত হ'বনে? তুমি সিদ্ধ আচৰণ কৰিলে তেওঁৰ কি লাভ হ'ব? তেওঁলৈ তোমাৰ কি ভয়? তাৰ কাৰণেহে তেওঁ জানো তোমাক অনুযোগ কৰে, তাৰ নিমিত্তেহে জানো তেওঁ তোমাৰ লগত বিচাৰত সোমাব। তোমাৰ দুষ্টতা অধিক নহয়নে? তোমাৰ অপৰাধ অসীম নহয়নে? কিয়নো তুমি অকাৰণতে নিজ ভাইৰ পৰা বন্ধক ল'লা, আৰু বস্ত্ৰহীনৰ পৰাও বস্ত্ৰ কাঢ়ি ল'লা। তুমি তৃষ্ণাটোৰ লোকক পানী নিদিলা, আৰু ক্ষুদ্ধাৰটোৰ লোকৰ আহাৰ আটক কৰিলা। কিন্তু দেশখন পৰাক্ৰমী জনাৰেই আছিল, আৰু মৰ্যাদাবান জনাই তাত বাস কৰিছিল। তুমি বিধৱাসকলক সুদা হাতে বিদায় দিলা, আৰু পিতৃহীনসকলৰ বাহু ভঙা হ'ল। এই হেতুকে তোমাৰ চাৰিওফালে ফাণ্ড আছে, আৰু আকস্মিক ত্ৰাহে তোমাক বিবুল কৰিলে। তুমি আন্ধাৰ দেখা নাইনে? তোমাৰ তল নিওৱা ঢল পানী জানো দেখা নোপোৱা? ঈশ্বৰ নিচেই ওখত থকা স্বৰ্গত নাইনে? সকলোতকৈ ওপৰত থকা তৰাবোৰ চোৱা, সেইবোৰ কিমান ওখত আছে। তুমি কৈছা ঈশ্বৰে কি জানে? ঘন মেঘৰ মাজেদি তেওঁ জানো বিচাৰ কৰিব পাৰে? ঘন মেঘে আঁৰ কৰি ধৰাত তেওঁ দেখিবলৈ নাপায়, কেৱল আকাশমণ্ডল ফুৰি থাকে। তুমি পুৰণি পথকে ধৰি থাকিবানে? যি পথেৰে দুৰ্জনবোৰে খোজকাঢ়ে, সিহঁতক অকালতে ধৰি নিয়া হৈছিল, আৰু সিহঁতৰ ভিত্তিমূল বানপানীৰে উটুৱাই নিছিল। সেই সময়ত সিহঁতে ঈশ্বৰক কৈছিল, আমাৰ পৰা দূৰ হোৱা, আৰু সৰ্বশক্তিমান জনাই আমাৰ অৰ্থে কি কৰিব পাৰে? তথাপি তেওঁ সিহঁতৰ ঘৰবোৰ উত্তম উত্তম দৈৱৰে পৰিপূৰ্ণ কৰিছিল, কিন্তু দুষ্টবোৰৰ আলোচ মোৰ পৰা দূৰত থাকে। তাকে দেখি ধাৰ্মিকসকলে আনন্দ কৰে, আৰু নিৰ্দোষী লোকে সিহঁতক খেজিলিয়ায় আৰু কয়, আমাৰ বিৰুদ্ধে উঠাবোৰ নিশ্চয় বিনষ্ট হ'ল, আৰু সিহঁতৰ প্ৰচুৰ সম্পত্তি অগ্নিয়ে গ্ৰাস কৰিলে। এতিয়া তুমি তেওঁৰ সৈতে পৰিচয় কৰি শাস্তি লাভ কৰা, তাকে কৰিলে তোমাৰ মংগল হ'ব। তেওঁ মুখৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা, আৰু তেওঁ বাক্যবোৰ তোমাৰ হৃদয়ত ৰাখা। যদি তুমি সৰ্বশক্তিমান জনালৈ ঘূৰা, আৰু তোমাৰ তম্বুৰ পৰা অধৰ্ম দূৰ কৰা, তেন্তে তুমি পুনৰাই উন্নতি লাভ কৰিবা। তোমাৰ বহুমূল্য ধন ধূলিত ৰাখা, আৰু উফিৰৰ সোণ জুৰিৰ শিলবোৰৰ মাজত পেলোৱা, তাতে সৰ্বশক্তিমান জনা তোমাৰ বহুমূল্য ধন হ'ব, আৰু তেওঁ তোমাৰ উজ্জ্বল ৰূপস্বৰূপ হ'ব। কিয়নো তেতিয়া তুমি সৰ্বশক্তিমান জনাত আনন্দ কৰিবা, আৰু ঈশ্বৰলৈ মুখ তুলিবা। তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে তেওঁ শুনিব, তাতে তেওঁ তোমাৰ সংকল্প সিদ্ধ কৰিব। তুমি কোনো বিষয় মনত স্থিৰ কৰিলে সেয়ে তোমালৈ সিদ্ধ হ'ব, আৰু তোমাৰ পথত পোহৰ পৰিব। বিপদৰ কালত তুমি ক'বা উন্নতি হ'ব, আৰু অধুমুখক তেওঁৰ নিস্তাৰ কৰিব। তেওঁ নিদোষী নোহোৱাজনকো উদ্ধাৰ কৰিব, এনেকি সি তোমাৰ হাতৰ যোগেদি পবিত্ৰতাৰ উদ্ধাৰ পাব।